এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি তামোলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাৱৰ আলোচনা কৰে। যুৱ প্ৰজন্ম আৰু মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানেৰে আত্মনিৰ্ভৰশীল কৰি তোলাটোৱে এই আঁচনিসমূহৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই স্বচ্ছ আৰু নিকা পদ্ধতিৰে আঁচনিসমূহৰ সঠিক ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। এই পৰ্যালোচনা বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত মহিলা সবলীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা অৰুণোদয় আঁচনি আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ সফলতা সন্দৰ্ভত আলোকপাত কৰে। ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ কথা উল্লেখ কৰি তামোলপুৰ জিলাৰ হিতাধিকাৰীয়ে মুদ্ৰা ঋণৰ বাবে যোগ্যতা অৰ্জন কৰিছে বুলি প্ৰকাশ কৰে। ভূমিস্খলনৰ বাবে বন্ধ হোৱা লামডিং শিলচৰ ৰেলপথছোৱা পুনৰ ৰেল চলাচলৰ বাবে মুকলি কৰা হৈছে। ডিমা হাছাও জিলাৰ ডিহাসু আৰু মুপা ষ্টেচনৰ মাজৰ ৰেলপথছোৱা কালি বৃহৎ শিল আৰু মাটি খহি অহাৰ ফলত এই পথছোৱাৰে ৰেল চলাচল বন্ধ কৰি দিয়া হৈছিল। উত্তৰ পূব সীমান্ত ৰেলৱে সূত্ৰৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত ৰেলপথৰ পৰা শিল বালি আঁতৰোৱাৰ পাছত আজি পুৱা 9:42 পৰা এই ৰেলপথেৰে পুনৰ ৰেল চলাচলৰ অনুমতি দিয়া হয়। আগৰতলাৰ পৰা মুম্বাইৰ লোকমান্য তিলক টাৰ্মিনেললৈ যাত্ৰা কৰা ৰেলগাড়ীখনে ইয়াৰ পাছত সুকলমে ৰেলপথছোৱা অতিক্ৰম কৰে। কালি লামডিং শিলচৰ বদৰপুৰ আৰু আগৰতলাত ৰখাই থোৱা ৰেলগাড়ীসমূহৰ যাত্ৰীসকলক খাদ্য আৰু খোৱাপানী যোগান ধৰা হয় বুলি ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱসত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰেম আৰু ৰদালিৰ কবি হিচাপেও পৰিচিত হীৰুদাই সৰল প্ৰকাশেৰে তুলি ধৰা কাব্য সম্ভাৰে দেশপ্ৰেম, সমাজ সচেতনতা আৰু মানৱতাৰ বিচিত্ৰ অনুভৱেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি আহিছে। অসমীয়া সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ হীৰুদাৰ 13খন কবিতা পুথিৰ 2খন বঙালী ভাষালৈ অনুদিত হৈছে। 1992 চনত সাহিত্য একাডেমি বঁটা লাভ কৰা হীৰুদাৰ প্ৰথম কবিতা পুথিৰ সংকলন আছিল মোৰ দেশ মোৰ প্ৰেমৰ কবিতা। সুগন্ধি পখিলা, ভালপোৱাৰ বোকামাটি, কবিতাৰ ৰ'দ আদি কাব্য সংকলনেৰে হীৰুদাই অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হীৰুদাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জনাই কয় যে জীৱনটোক গভীৰভাৱে অনুভৱ কৰি সৃষ্টিৰ বিশাল সাগৰত কবিতাৰ লহৰ তোলা হীৰুদাৰ নাম সকলোৰে হৃদয়ত আজীৱন ৰৈ যাব। অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি নাবাৰ্ডৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ চুকলাইত নেহৰু মেমৰিয়েল হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কমল মেধি, বিশিষ্ট সমাজকৰ্মী জোশ্ৰাং বড়ো আৰু ফটিক কছাৰীৰ লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষক, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী তথা ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱালক কমনৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত নেটৱৰ্ক CYPANৰ কাৰ্যবাহী সমিতিৰ নেতৃত্বৰ বাবে নিৰ্বাচিত কৰা হৈছে। CYPAN হৈছে কমনৱেলথ সদস্যভুক্ত ৰাষ্ট্ৰসমূহত সৃষ্টি হোৱা হিংসাত্মক উগ্ৰবাদক প্ৰতিহত কৰাৰ লগতে শান্তি, সন্মান আৰু বুজাবুজিৰ প্ৰসাৰৰ বাবে কাম কৰা যুৱক যুৱতীৰ নেতৃত্বৰ এখন সমিতি। IIT গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰা সুকন্যা সোণোৱালে 2025-27 চনৰ কাৰ্যকালৰ বাবে এই সমিতিৰ এগৰাকী যোগাযোগকাৰী হিচাপে নিৰ্বাচিত হৈছে। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ 29 দ্বিবাৰ্ষিক অধিৱেশনৰ পৰিপ্ৰেক্ষিতত প্ৰতিনিধিসকলৰ বাবে বিশেষ ছুটি মঞ্জুৰ কৰিছে। সেই অনুসৰি প্ৰতিনিধিসকলে 9 জুলাইৰ পৰা 12 জুলাইলৈ এই বিশেষ ছুটি লাভ কৰিব। উল্লেখযোগ্য যে অহা 10ৰ পৰা 12 জুলাইলৈ ধেমাজিৰ চিলাপথাৰত মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।